এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। যোৱা নিশা দেশবাসন ঘটা অসমৰ সংবাদ জগতৰ মহিৰুহ দি আছাম ট্ৰিবিউন কাকতৰ সম্পাদক, ট্ৰিবিউন গোষ্ঠীৰ অধ্যক্ষ তথা বৰ্ষীয়ান সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ অন্ত্যেষ্টিক্ৰিয়া আজি গুৱাহাটী নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হয়। ৰাজ্য চৰকাৰৰ হৈ বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু পীযুষ হাজৰিকাই শেষকৃত্যস্থলীত উপস্থিত হৈ শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ আগেয়ে তেওঁ নশ্বৰে আজি পুৱাৰ ভাগত কৰ্মস্থল দি আছাম ট্ৰিবিউন চৌহদত ৰখা হয়। ইয়াতেই গুণমুগ্ধসকলে তেওঁলৈ শেষ শ্ৰদ্ধা তৰ্পণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰ্ষীয়ান সাংবাদিকগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোকবাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সংবাদ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে বৰুৱা চিৰস্মৰণীয় হৈ ৰ'ব। শ্ৰীমোদীয়ে লগতে অসমৰ প্ৰগতি তথা ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰখন জনপ্ৰিয় কৰি তোলাৰ দিশত সাংবাদিকগৰাকীৰ একনিষ্ঠ সেৱাৰ কথা সোঁৱৰে। প্ৰধানমন্ত্ৰীয়ে বৰুৱাৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে দীৰ্ঘকাল ধৰি দৈনিক অসম কাকতৰ সম্পাদক হিচাপেও দায়িত্ব পালন কৰা প্ৰফুল্ল গোবিন্দ বৰুৱাই 2018 চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল। উত্তৰ পূৰ্বাঞ্চলৰ সংবাদ জগতৰ অন্যতম বৰেণ্য ব্যক্তি বৰুৱাই সাংবাদিকতাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে বহু সন্মান লাভ কৰিছিল। সাহিত্য, কলা আৰু সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অসম সাহিত্য সভাই তেওঁ সম্বৰ্ধনা জ্ঞাপন কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যকে ধৰি বিভিন্নজনে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই শেষ শ্ৰদ্ধা জ্ঞাপন কৰি এইদৰে কয়।
পি জি বৰুৱাদেৱৰ মৃত্যুত কেৱল সংবাদ জগতেই নহয়, অসমৰ বৌদ্ধিক জগতে, অসমৰ জাতীয় জীৱনে এগৰাকী অভিভাৱক হেৰুওৱাৰ দৰে হ'ল। তেখেতৰ মৃত্যুত জাতিটোক মনে প্ৰাণে ভাল পোৱা এগৰাকী অসম সন্তানক ৰাজ্যখনে হেৰুৱাইছোঁ, এই ক্ষতি আৰু পূৰণ নহয় কেতিয়াও। বিশেষকৈ অসমৰ জাতীয় জীৱনৰ বিভিন্ন সংকটকালত তেওঁৰ ভূমিকা যি ধৰণেৰে লৈছিল, ঐতিহাসিক অসম আন্দোলনৰ সময়ত চৰকাৰী হেঁচাত নতশিৰ নহৈ আন্দোলনৰ সত্তাটোক সন্মুখৰ পৰা পৃষ্ঠপোষকতা কৰা, আন্দোলনৰ বা বাতৰি জনসমাজত কঢ়িয়াই লৈ গৈ আন্দোলনটোক গণমুখী কৰাত তেখেতৰ যি বিশেষ ভূমিকা আছিল তাক আমি স্মৰণ কৰিম। তেখেতৰ মৃত্যুত ছাত্ৰ সন্থাইও এজন অভিভাৱক হেৰুৱাইছোঁ, গতিকে আমাৰ গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।
কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত কাইলৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত প্ৰথমটো শুনানি গ্ৰহণ কৰা হ'ব। কাইলৈ 7গৰাকী অভিযুক্তক আদালতত ভাৰ্চুৱেলি হাজিৰ কৰোৱা হ'ব। চৰকাৰী পক্ষৰ আবেদনৰ ভিত্তিত মুখ্য ন্যায়িক দণ্ডাধীশে অভিযুক্তকেইগৰাকীক ভাৰ্চুৱেলি হাজিৰ কৰাৰ অনুমতি প্ৰদান কৰে। উল্লেখযোগ্য যে আদালতৰ নিয়ম অনুসৰি প্ৰথমটো শুনানিৰ পূৰ্বে আটাইকেইগৰাকী অভিযুক্তক আদালতত অভিযোগনামাৰ প্ৰতিলিপি দিয়া হয়। বাক্সাৰ নিকাশী কাৰাগাৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, সন্দীপন গাৰ্গৰ লগতে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৈশ্যক ৰখা হৈছে। আনহাতে আন দুজন অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত হাফলঙৰ কাৰাগাৰত আছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ ৰাষ্ট্ৰীয় গ্ৰীডৰ পৰা বিদ্যুৎ শক্তিৰ সৰবৰাহ সুনিয়াৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বজালী জিলাৰ বৰনগৰত এটা উচ্চ ক্ষমতাসম্পন্ন শক্তি কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত লৈছে। বৰনগৰ কেন্দ্ৰটোৱে বঙাইগাঁও জিলাৰ চালাকাটিৰ শক্তি কেন্দ্ৰটোৰ বিকল্পৰূপে কাম কৰিব। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি সৰুপেটা ৰাজচক্ৰৰ অধীনৰ গদাপীঠ আৰু ভোগপুৰ গাঁৱত স্থাপন কৰিবলগীয়া এই অত্যাধুনিক শক্তি কেন্দ্ৰটো প্ৰথমতে 400 KV ছুইচিং ষ্টেচনৰূপে নিৰ্মাণ কৰা হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত ই 765 KV শক্তি বিতৰণ কেন্দ্ৰলৈ উন্নীত কৰা হ'ব। নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত এই কেন্দ্ৰটোক বঙাইগাঁও বালিপাৰা উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবহণ লাইন আৰু আলিপুৰদুৱাৰ বঙাইগাঁও উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবহণ লাইনৰ সৈতে সংযুক্ত কৰি ৰাষ্ট্ৰীয় গ্ৰীডৰ পৰা বিদ্যুৎ পৰিবহণৰ ব্যৱস্থা কৰা হ'ব। NER এক্সপানশ্যন ট্ৰেন্সমিশ্যন লিমিটেড নামেৰে গঠিত এটা নতুন কেন্দ্ৰীয় সংস্থাক এই বিদ্যুৎ কেন্দ্ৰ স্থাপনৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টীয়ে সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্ত পাণ্ডাক নিৰ্বাচনী তত্বাৱধায়ক হিচাপে নিযুক্তি দিছে। দলে লগতে বিধায়ক আৰু জম্মু কাশ্মীৰ বিধানসভাত বিৰোধী দলৰ নেতা সুনীল কুমাৰ শৰ্মা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দৰ্শনা বেন জৰ্দুৰ্ছক এই নিৰ্বাচনৰ সহ তত্বাৱধায়ক হিচাপে নিযুক্তি দিছে। আৰক্ষীৰ অপৰাধ শাখাই মেচ ফিক্সিঙৰ অভিযোগ উঠা 4গৰাকী ক্ৰিকেটাৰ অমিত সিনহা, ঈশান আহমেদ, অমন ত্ৰিপাঠী আৰু অভিষেক ঠাকুৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। সেই অনুসৰি যিকোনো মুহূৰ্ততে এই 4গৰাকী ক্ৰিকেটাৰ গ্ৰেপ্তাৰ হ'ব পাৰে। অসম ক্ৰিকেট সন্থাই এই 4গৰাকী ক্ৰিকেটাৰৰ বিৰুদ্ধে আৰক্ষীৰ অপৰাধ শাখাক এজাহাৰ দাখিল কৰিছিল। ইয়াৰ পূৰ্বে মেচ ফিক্সিঙৰ অভিযোগত অসম ক্ৰিকেট সন্থাই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাৰিজন খেলুৱৈকে নিলম্বন কৰিছিল। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05 বজাত।